লোক অধ্যায় ন। পাছে তেওঁ সেই বাৰজন পাচনীক মাতি গোটাই সকলো ভূতৰ ওপৰত আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু নৰিয়াক ভাল কৰিবলৈ পঠাই তেওঁলোকক ক'লে,
যাত্ৰাৰ নিমিত্তে লাখুটি বা জুলুঙা, পিঠা বা ধন, এইবোৰ একো নল'বা আৰু দুটাকৈ চোলাও নল'বা। আৰু তোমালোক যি ঘৰত সোমোৱা তাতে থাকিবা আৰু তাৰে পৰাই ওলাই যাবা। যিমান মানুহে তোমালোকক গ্ৰহণ নকৰে তেওঁবিলাকৰ নগৰৰ পৰা ওলাই যাওঁতে সেই সকলোবিলাকৰ অহিতে সাক্ষৰ অৰ্থে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।
পাছে তেওঁলোকে গাঁৱে গাঁৱে শুভবাৰ্তা প্ৰচাৰ কৰি আৰু ৰোগীক সুস্থ কৰি গ'ল। সেই সময়ত হেৰোদ ৰজাই সকলো ঘটনাৰ বাৰ্তাপালত তেওঁৰ মনত উগুল থুগুল লাগিল, কিয়নো কোনো কোনোৱে ক'লে,
জোহন মৃতবিলাকৰ মাজৰ পৰা উঠিল।
আন কোনো কোনোৱে ক'লে,
এলিয়াই দেখা দিছে।
কিন্তু আনবিলাকে ক'লে,
পূৰ্বকালৰ ভাৱবাদীসকলৰ এজন পুনৰাই উঠিল।
হেৰোদে ক'লে,
মই জোহনৰ মূৰ ছেদন কৰালো, কিন্তু এই যিজনৰ বিষয়ে এনে কথা শুনো, এওঁনো কোন?
তাতে তেওঁক চাবলৈ উপায় বিচাৰিলে। পাছে পাচনীবিলাকে উলটি আহি যি যি কৰ্ম কৰিছিল সেই সকলোকে তেওঁৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁলোকক লগত লৈ বৈতচৈদা নামেৰে এখন নগৰৰ ফালে গুপুতে পৃথক হৈ গ'ল। কিন্তু লোকসমূহে তাকেই জানি তেওঁৰ পাছে পাছে গ'ল। তাতে তেওঁবিলাকক আনন্দৰে গ্ৰহণ কৰি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে তেওঁবিলাকক ক'লে আৰু যাৰ যাৰ সুস্থ হ'বৰ প্ৰয়োজন আছিল তেওঁবিলাকক ভাল কৰিলে। পাছে ভাতিবেলা সেই বাৰজন পাচনীয়ে তেওঁৰ ওচৰলৈ আহি ক'লে,
চাৰিওফালৰ গাঁৱে ভূঁয়ে গৈ ঠাই ল'বলৈ আৰু খোৱা বস্তু পাবলৈ লোকসমূহক বিদায় দিয়ক, কিয়নো ইয়াত আমি নিৰ্জন ঠাইত আছো।
কিন্তু তেওঁলোকক ক'লে,
তোমালোকে তেওঁবিলাকক খাবলৈ দিয়া।
তাতে তেওঁলোকে ক'লে,
আমি গৈ এই সকলো মানুহৰ নিমিত্তে খোৱা বস্তু নিকিনিলে আমাৰ পাঁচোটা পিঠা আৰু দুটা মাছতকৈ অধিক নাই।
কিয়নো তেওঁবিলাক 5,000 মানুহ আছিল। তেতিয়া তেওঁ শিষ্যবিলাকক ক'লে,
তেওঁবিলাকক ভাগ ভাগ কৰি 50 বহুওৱা।
তাতে তেওঁলোকে তেনে কৰি আটাইকে বহুৱালে আৰু তেওঁ 5 পিঠা আৰু 2 মাছ হাতত লৈ স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোকসমূহক বিলাই দিবলৈ তেওঁ ভাঙি ভাঙি শিষ্যবিলাকক দি থাকিল। তাতে তেওঁবিলাক সকলোৱে খাই তৃপ্ত হ'ল। পাছে তেওঁবিলাকৰ অৱশেষ থকা সেই দুখুৰা দুখুৰীৰ 12 পাচি তোলা হ'ল। পাছে এদিন তেওঁ নিৰ্জনে প্ৰাৰ্থনা কৰা সময়ত শিষ্যবিলাক তেওঁৰ লগত আছিল। তেতিয়া তেওঁলোকক সুধিলে,
লোকসমূহে মোক কোন বুলি কয়?
তাতে তেওঁলোকে উত্তৰ দি ক'লে,
জোহন বাপ্তাইজক, কিন্তু কোনোৱে এলিয়া বুলি কয়।
আন কোনোৱে বোলে পূৰ্বকালৰ ভাববাদীসকলৰ কোনো এজন পুনৰাই উঠিল।
তেওঁলোকক সুধিলে,
কিন্তু তোমালোকেনো মোক কোন বোলা?
তাতে পিতৰে উত্তৰ দি ক'লে,
ঈশ্বৰৰ অভিষিক্ত জনা।
তেতিয়া এই কথা কাকো নক'বলৈ তেওঁলোকক দৃঢ় আজ্ঞা দিলে আৰু ক'লে,
মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগিব আৰু বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ দ্বাৰাই তেওঁ অগ্ৰাহ্য আৰু হত হৈ তৃতীয় দিনা উত্থিত হ'ব লাগিব।
আৰু তেওঁ সকলোৰে আগত ক'লে,
কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে তেন্তে তেওঁ নিজকে নিজে দমন কৰক আৰু দিনে দিনে নিজৰ ক্ৰুশ তুলি লৈ মোৰ পাছে পাছে আহক, কিয়নো যিকোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে তেওঁ তাক হেৰুৱাব, কিন্তু যিকোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱাই তেওঁহে তাক ৰক্ষা কৰিব। কাৰণ কোনো মানুহে গোটেইখন জগত পায়ো নিজকে নিজে যদি হেৰুৱাই বা হানি কৰে তেন্তে তেওঁৰ কি লাভ? কিয়নো যিকোনোৱে মোত আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ নিজৰ পিতৃৰ আৰু পবিত্ৰ দূতৰ প্ৰভাৱেৰে যেতিয়া আহিব তেতিয়া তেওঁ সেই মানুহত লাজ পাব। কিন্তু মই তোমালোকক সত্যকৈ কওঁ, ঈশ্বৰৰ ৰাজ্য নেদেখা মানে মৃত্যুভোগ নকৰিব। এনে কোনো কোনো মানুহ ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে।
এই কথা কোৱাৰ 8 পাছত তেওঁ পিতৰ, জোহন আৰু জাকুবক লগত লৈ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ'ল। তাতে প্ৰাৰ্থনা কৰোঁতে তেওঁৰ মুখৰ চেহেৰা অন্যৰূপ হ'ল আৰু তেওঁৰ কাপোৰ বগা চকমুখীয়া হ'ল। তাতে চোৱা, 2 মানুহ অৰ্থাৎ মুচি আৰু এলিয়াই তেওঁৰে সৈতে কথা বাৰ্তা হৈছিল। তেওঁলোকে জ্যোতিৰ্ময় হৈ দেখা দি তেওঁ যি মৃত্যুযাত্ৰা জিৰচালেমত সিদ্ধ কৰিব সেই বিষয়ৰ কথা কৈ আছিল। কিন্তু পিতৰ আৰু তেওঁৰ লগৰ কেইজনৰ বৰ টোপনি ধৰিছিল, তথাপি জাগি থাকি তেওঁৰ প্ৰভাৱ আৰু তেওঁৰ ওপৰত থকা সেই দুজন মানুহক দেখা পালে। তেওঁলোকে তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোঁতে পিতৰে যীশুক ক'লে,
হে নাথ, ইয়াত থকা আমাৰ ভাল, আৰু আমি আপোনালৈ এটা, মুচিলৈ এটা, এলিয়ালৈ এটা, এই তিনিটা পজা সাজু।
ইয়াকে নুবুজিয়ে ক'লে। এই কথা কওঁতেই এচমকা মেঘ আহি তেওঁলোকক ছাঁ কৰি ধৰিলে। তাতে মেঘত সোমাওঁতে তেওঁলোকৰ ভয় লাগিল। তেতিয়া সেই মেঘৰ পৰা এই বাণী হ'ল যে,
এওঁ মোৰ পুত্ৰ, মোৰ মনোনীতজন, এওঁৰ কথা শুনা।
সেই বাণী হোৱা মাত্ৰেই যীশুক অকলে দেখা গৈছিল, আৰু তেওঁলোকে যি দেখিছিল তাৰ একো কথা সেই সময়ত কাকো নকৈ মনে মনে থাকিল। তাৰ পাছদিনা তেওঁলোক পৰ্বতৰ পৰা নামিলত বহু মানুহৰ এটা দল তেওঁৰ আগত উপস্থিত হ'ল। তেতিয়া চোৱা, সেই মানুহবিলাকৰ মাজৰ পৰা এজনে ৰিঙিয়াই ক'লে,
হে গুৰু, মই মিনতি কৰোঁ, মোৰ ল'ৰালৈ দৃষ্টি কৰক, কিয়নো সি মোৰ একেটি ল'ৰা, আৰু চাওক, আত্মাই তাক ধৰাত সি অকস্মাতে আতাহ পাৰে, আৰু তাক মুচৰিলে মুখেৰে ফেন ওলায়, আৰু তাক আঘাত কৰি বৰ কষ্টেৰে এৰি থৈ যায়, আৰু তাক খেদাবলৈ আপোনাৰ শিষ্যবিলাকক মিনতি কৰিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।
তেতিয়া যীশুৱে উত্তৰ দি ক'লে,
হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কালনো তোমালোকৰ লগত থাকি তোমালোকক সহিম? তোমাৰ পুতেৰাক ইয়ালৈ আনা।
তাতে সি আহোঁতেই ভূতে তাক আচাৰ মাৰি পেলাই বৰকৈ মুচৰিলে। কিন্তু যীশুৱে সেই অসুচি আত্মাক দাবী দি ল'ৰাক ভাল কৰি বাপেকৰ হাতত শুধাই দিলে।
তাতে ঈশ্বৰৰ মাহাত্ম্যত সকলোৱে বিস্ময় মানিলে।
কিন্তু তেওঁ কৰা সকলো কৰ্মত আটাইবিলাকে বিস্ময় মানি থাকোঁতে তেওঁ শিষ্যবিলাকক ক'লে,
এই সকলো কথা তোমালোকে মনত ৰাখা, কিয়নো মানুহৰ পুত্ৰক মানুহবিলাকৰ হাতত শুধাই দিয়া হ'ব।
কিন্তু তেওঁলোকে এই কথা নুবুজিলে, আৰু গম নাপাবলৈ তাক তেওঁলোকৰ পৰা গুপুতে ৰখা হ'ল, আৰু তেওঁলোকে সেই কথাৰ বিষয়ে তেওঁক সুধিবলৈ ভয় কৰিলে। পাছে তেওঁলোকৰ মাজত কোন শ্ৰেষ্ঠ এই কথালৈ তেওঁলোকৰ বাদ বিচাৰ হৈছিল। কিন্তু যীশুৱে তেওঁলোকৰ মনৰ বিবেচনা বুজি ল'ৰা এটিক লৈ নিজৰ কাষত থৈ তেওঁলোকক ক'লে,
যিকোনোৱে এই ল'ৰাটিক মোৰ নামেৰে গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱাজনকো গ্ৰহণ কৰে, কিয়নো তোমালোকৰ সকলোৰে মাজত যিজন আটাইতকৈ সৰু সেইজনেই মহান।
পাছে জোহনে মাত লগাই ক'লে,
হে নাথ, আমি এজনক আপোনাৰ নামেৰে ভূতবিলাকক খেদোৱা দেখিলোঁ, কিন্তু তেওঁ আমাৰ লগত আপোনাৰ পাছে পাছে নহাত আমি তেওঁক নিষেধ কৰিলোঁ।
তাতে যীশুৱে তেওঁক ক'লে,
তেওঁক নিষেধ নকৰিবা, কিয়নো যিজন তোমালোকৰ বিপক্ষ নহয় তেওঁ তোমালোকৰ সপক্ষ।
পাছে তেওঁক ওপৰলৈ নিবৰ কাল প্ৰায় পূৰ হ'লত তেওঁ জিৰচালেমলৈ যাবলৈ সেইফাললৈ মুখ থিৰ কৰি নিজৰ আগেয়ে দূতবিলাকক পঠালত তেওঁলোকে গৈ তেওঁলৈ যুগুত কৰিবলৈ চমৰীয়াবিলাকৰ এখন গাঁৱত সোমাল। কিন্তু তেওঁ জিৰচালেমলৈ যাবলৈ মুখ কৰাত তেওঁবিলাকে তেওঁক গ্ৰহণ নকৰিলে। তাকে দেখি জাকুব আৰু জোহন তেওঁৰ এই দুজন শিষ্যই ক'লে,
হে প্ৰভু, আকাশৰ পৰা জুই ওলাই সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰেনে?
কিন্তু তেওঁ মুখ ঘূৰাই তেওঁলোকক অনুযোগ কৰিলে। পাছে তেওঁলোক আন গাঁৱলৈ গ'ল, আৰু তেওঁলোক বাটত যাওঁতে কোনো এজন মানুহে তেওঁক ক'লে,
আপুনি যলৈকে যায় তলৈকে ময়ো আপোনাৰ পাছে পাছে যাম।
যীশুৱে তেওঁক ক'লে,
শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাঁহ আছে, কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ ঠাই নাই।
পাছে তেওঁ আন এজনক ক'লে,
তুমি মোৰ পাছে পাছে আহা।
কিন্তু তেওঁ ক'লে,
হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ অনুমতি দিয়ক।
তাতে তেওঁক ক'লে,
মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক, কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰা।
আন এজনে ক'লে,
হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম, কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবিলাকৰ পৰা বিদায় ল'বলৈ মোক অনুমতি দিয়ক।
যীশুৱে তেওঁক ক'লে,
যিকোনোৱে নাঙলত হাত দি পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।